মঠি অধ্যায় দহ। তেতিয়া তেওঁ নিজৰ বাৰজন শিষ্যক ওচৰলৈ মাতি অসুচি আত্মাক খেদাবলৈ আৰু সকলোবিধৰ ৰোগ আৰু সকলোবিধৰ নৰিয়া সুস্থ কৰিবলৈ তেওঁলোকক ক্ষমতা দিলে। সেই বাৰজন পাচনিৰ নাম এই: প্ৰথম চিমোন, যিজনক পিতৰো বোলে, আৰু তেওঁৰ ভায়েক আন্দ্ৰিয়, চিবদিয়ৰ পুতেক জাকোব আৰু তেওঁৰ ভায়েক জোহান, ফিলিপ আৰু বাৰ্থলময়, থোমা আৰু কৰ্টলামথি, আলফয়ৰ পুতেক জাকোব আৰু থদ্দেয়, কণানী চিমোন আৰু ইস্কুৰুতীয়া যিহুদা, এওঁই যিজনে তেওঁক শত্ৰুৰ হাতত শোধাই দিছিল। এই বাৰজনক যীশুৱে পঠাই দি এই আদেশ দিলে:
পৰজাতিবিলাকৰ কোনো বাটেদি নাযাবা, সমৰিয়াৰ কোনো নগৰত নোসোমাবা, কিন্তু তাতকৈ ইছৰাইল বংশৰ হেৰুৱা মেৰৰ ওচৰলৈ যোৱা, আৰু যাওঁতে যাওঁতে ঘোষণা কৰি কবা, স্বৰ্গৰাজ্য ওচৰ হ'ল। নৰিয়াবিলাকক সুস্থ কৰিবা, মৃতবিলাকক তুলিবা, কুষ্ঠৰোগীবিলাকক সুখী কৰিবা, ভূতবোৰক খেদাবা, বিনামূল্যে তোমালোকে পালা বিনামূল্যেই দান কৰিবা, তোমালোকে নিজ নিজ টঙালিত সোণ বা ৰূপ বা তাম আৰু বাটৰ নিমিত্তে জোনোঙা নাইবা দুটা চোলা পাদুকা লাখুটি এইবোৰ নলবা, কিয়নো বনোৱা নিজৰ আহাৰৰ যোগ্য, আৰু তোমালোকে যিকোনো নগৰত বা গাঁৱত সোমোৱা, তাত কোন মানুহ যোগ্য ইয়াৰ বিচাৰ ল'বা, আৰু তাৰ পৰা ওলাই নোযোৱা মানে তাতেই থাকিবা, আৰু ঘৰত সোমাওঁতে তেওঁক মংগলবাদ কৰিবা, আৰু সেই ঘৰ যদি যোগ্য হয় তেন্তে তোমালোকৰ কুশল তাৰ ওপৰত থাকক, কিন্তু যদি যোগ্য নহয় তেন্তে সেই কুশল তোমালোকলৈ উলটি আহক, আৰু যিকোনোৱে তোমালোকক গ্ৰাহ্য নকৰে আৰু তোমালোকৰ বাক্যও নুশুনে, সেই ঘৰ বা নগৰৰ পৰা ওলাই যাওঁতে তোমালোকৰ ভৰিৰ ধূলিও জোকাৰি পেলাবা। মই তোমালোকক স্বৰূপকৈ কওঁ, মহাবিচাৰৰ দিনা সেই নগৰৰ দশাতকৈ চদুম আৰু ঘমুৰা দেশৰ দশা হৈবলৈ লঘু হ'ব। চোৱা, ৰাং কুকুৰৰ মাজলৈ মেলস্বৰূপ তোমালোকক মই পঠাইছো, এই হেতুকে তোমালোক সাপৰ দৰে টেঙৰ আৰু কপৌৰ নিচিনা সোজা হোৱা, কিন্তু মানুহলৈ সাৱধান হোৱা, কিয়নো তেওঁবিলাকে বিচাৰ সভাত তোমালোকক সোধাই দিব আৰু তেওঁবিলাকৰ নামঘৰবোৰত তোমালোকক কোপাব। দেশাধিপতি আৰু ৰজাবিলাকৰ আগলৈ, তেওঁবিলাক আৰু পৰজাতিবিলাকলৈ সাক্ষ্যৰ অৰ্থে মোৰ কাৰণে তোমালোকক নিয়া হ'ব, কিন্তু যেতিয়া তোমালোকক সোধাই দিব তেতিয়া কেনেকৈ বা কি কথা ক'ব লাগে তালৈ চিন্তিত নহ'বা, কিয়নো কি কথা ক'ব লাগে তাক সেই মুহূৰ্ততেই তোমালোকক দিয়া হ'ব, কিয়নো সেই কথা কওঁতা তোমালোক নোহোৱা, কিন্তু তোমালোকৰ পিতৃৰ আত্মাইহে তোমালোকৰ অন্তৰৰ কওঁতা। ককায়েকে ভায়েকক আৰু বাপেকে পুতেকক মৰণলৈ সোধাই দিব, আৰু সন্তানবিলাকে মাক বাপেকৰ অহিতে উঠি তেওঁলোকক বধ কৰাব, আৰু মোৰ নামৰ কাৰণে তোমালোক সকলোৰে ঘৃণাৰ পাত্ৰ হোৱা, কিন্তু যিজনে শেষলৈকে সহি থাকে সেইজনেই পৰিত্ৰাণ পাব। যেতিয়া এখন নগৰত তোমালোকক তাৰণা কৰে তেতিয়া আনখনলৈ পলাই যাবা। মই তোমালোকক স্বৰূপকৈ কওঁ, তোমালোকে ইছৰাইলৰ সকলো নগৰ ফুৰি অতোৱাৰ আগেয়ে মানুহৰ পুত্ৰ আহিব। গুৰুতকৈ শিষ্য ওপৰ নহয়, প্ৰভুতকৈ দাসো ওপৰ নহয়। শিষ্য নিজৰ গুৰুৰ আৰু দাস নিজৰ প্ৰভুৰ তুল্য হলেই তাৰ যথেষ্ট। তেওঁবিলাকে যদি ঘৰৰ গৰাকীকেই বেলচুবু বুলিলে তেন্তে তেওঁৰ পৰিয়ালক কিমান অধিক বুলিব, এতেকে তোমালোকে তেওঁবিলাকলৈ ভয় নকৰিবা, কিয়নো যি প্ৰকাশিত নহ'ব এনে কোনো ঢাকি থোৱা বস্তু নাই, আৰু যি জানিব পৰা নহ'ব এনে লুকুৱা বস্তু নাই। আন্ধাৰত মই তোমালোকক যি কওঁ তাক তোমালোকে পোহৰত কবা, কাণত যি শুনা তাক ঘৰৰ ওপৰৰ পৰা ঘোষণা কৰিবা, আৰু যিবিলাকে শৰীৰক বধ কৰে আত্মাক বধ কৰিব নোৱাৰে তেওঁবিলাকলৈ ভয় নকৰিবা, কিন্তু যিজনে আত্মা শৰীৰ এই দুয়োকো নৰকত নষ্ট কৰিব পাৰে তেওঁলৈকে ভয় কৰিবা। দুটা ঘৰ চিৰিকা এপইচালৈ নেবেচেনে? তথাপি তোমালোকৰ পিতৃৰ অনুমতি বিনে সেইবোৰৰ এতিয়াও মাটিত নপৰে। তোমালোকৰ মূৰৰ আটাইবোৰ চুলিও গণা হৈছে, এই হেতুকে ভয় নকৰিবা। তোমালোক অনেক ঘৰ চিৰিকাতকৈ বহুমূলীয়া, এতেকে মানুহৰ আগত যিকোনোৱে মোক স্বীকাৰ কৰে স্বৰ্গত থকা পিতৃৰ আগত ময়ো তেওঁক স্বীকাৰ কৰিম, কিন্তু মানুহৰ আগত যিকোনোৱে মোক অস্বীকাৰ কৰে স্বৰ্গত থকা পিতৃৰ আগত ময়ো তেওঁক অস্বীকাৰ কৰিম। মই পৃথিৱীত শান্তি দিবলৈ আহিলো, ইয়াক নাভাবিবা। শান্তি দিবলৈ নহয়, কিন্তু তৰোৱাল দিবলৈহে আহিলো। বাপেকৰ বিৰুদ্ধে পুতেকৰ, মাকৰ বিৰুদ্ধে জীয়েকৰ, শাহুৱেকৰ বিৰুদ্ধে বোৱাৰীয়েকৰ ভেদভাৱ জন্মাবলৈহে আহিলো। আৰু মানুহৰ নিজৰ পৰিয়ালেই তেওঁৰ শত্ৰু হ'ব। যিকোনোৱে নিজৰ পিতৃ বা মাতৃক মোতকৈ অধিক প্ৰীতি কৰে তেওঁ মোৰ যোগ্য নহয়, আৰু যিকোনোৱে নিজৰ পুতেক বা জীয়েকক মোতকৈ অধিক প্ৰীতি কৰে তেওঁ মোৰ যোগ্য নহয়, আৰু যিকোনোৱে নিজৰ ক্ৰোচ লৈ মোৰ পাছে পাছে নাহে তেওঁ মোৰ যোগ্য নহয়। যিকোনোৱে নিজৰ প্ৰাণ পায় তেওঁ তাক হেৰুৱাব, আৰু যিকোনোৱে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱায় তেওঁ তাক পাব। যিকোনোৱে তোমালোকক গ্ৰহণ কৰে তেওঁ মোকেই গ্ৰহণ কৰে, আৰু যিকোনোৱে মোক গ্ৰহণ কৰে তেওঁ মোক পঠোৱাজনকেই গ্ৰহণ কৰে। যিকোনোৱে ভাৱবাদী বুলি ভাৱবাদীক গ্ৰহণ কৰে তেওঁ ভাৱবাদীৰ পুৰস্কাৰ পাব, আৰু যিকোনোৱে ধাৰ্মিক বুলি ধাৰ্মিকক গ্ৰহণ কৰে তেওঁ ধাৰ্মিকৰ পুৰস্কাৰ পাব। আৰু যিকোনোৱে এই সৰুবিলাকক এটিকে শিষ্য বুলি এবাটি চেঁচা পানী মাথোন খুৱায়, মই তোমালোকক স্বৰূপকৈ কওঁ, তেওঁ কোনোৰকমেই নিজৰ পুৰস্কাৰ নেহেৰুৱাব।